والطور
خطط طور পর্বতর
وكتاب مسطور
خطط লিপিবদ্ধ গ্রন্থর
في رق منشور
যিখন লিপিবদ্ধ আছে উন্মুক্ত পাতত
والبيت المعمور
خطط بيت المعمور
والسقف المرفوع
خطط خوچ صدر
والبحر المسجور
خطط ترنگ بيكبت اتال حغر
إن عذاب ربك لواقع
نتشاي تمار پوٹي بالكور حستي أبشم بابي
ما له من دافع
ياك پوتيرت كوري بابارا كونو ناي
يوم تمور السماء مورا
যিদিন প্রবল ভাবে আকাশ প্রকম্পিত হব
আৰু
পৰ্বত সমূহ দ্ৰুত গতিত পৰিভ্ৰমণ কৰিব এতেকে সৰ্বনাশ সেইদিনা অস্বীকাৰকাৰীসকলৰ বাবে যিসকলে খেল ধেমালিৰ চলনাৰে অসাৰ কৰ্মত লিপ্ত থাকে সেইদিনা সিহঁতক জাহান্নামৰ জুইৰ ফালে গতিয়াই খেদি লৈ যোৱা হ'ব আৰু সিহঁতক কোৱা হ'ব এইটোৱে হৈছে সেই জাহান্নাম যাক তোমালোকে অস্বীকাৰ কৰিছিলা
আফাসিহরুন হাযা আম আনতুম লা তুবসিরুন
এইটো জাদু নেকি নে তোমালোকে দেখা নোপোৱা
ইসলাউহা ফাসবিরু আও লা তাসবিরু সাওয়াউন আলাইকুম إنما تجزون ما كنتم تعملون
তোমালোকে জুইত প্ৰৱেশ কৰা ইয়াৰ পিছত তোমালোকে ধৈৰ্য ধাৰণ কৰা বা নকৰা উভয়ে তোমালোকৰ বাবে সমান তোমালোকে যি কৰিছিলা তাৰে প্ৰতিফল তোমালোকক দিয়া হৈছে
إن المتقين في جنات ونعيم
নিশ্চয় মুত্তাকি সকল থাকিব জান্নাতত আৰু প্ৰাচুৰ্য সমূহৰ মাজত
ফাকিহিনা বিমা আতাহুম ৰব্বুহুম ওয়া ওয়াকাহুম ৰব্বুহুম আযাবাল জাহিম
তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক যি প্ৰদান কৰিছে সেয়া তেওঁলোকে উপভোগ কৰিব লগতে তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক ৰক্ষা কৰিব জ্বলন্ত অগ্নিৰ শাস্তিৰ পৰা
كُلُوا وَاشْرَبُوا هَنِيئًا بِمَا كُنْتُمْ تَعْمَلُونَ
তেওঁলোকে কোৱা হ'ব তোমালোকে যি আমল কৰিছিলা তাৰ প্ৰতিদান হিচাপে তৃপ্তিৰ সৈতে পানাহাৰ কৰা
مُتَّكِئِينَ عَلَى سُرُرٍ مَّصْفُوفَةٍ وَزَوَّجْنَاهُم بِحُورٍ عِينٍ
তেওঁলোকে শ্ৰেণীবদ্ধভাৱে সুসজ্জিত আসনত আউজি বহিব আৰু আমি তেওঁলোকৰ মিলন ঘটাম মৃগনয়নী ডাঙৰ চকু বিশিষ্টা সুৰৰ সৈতে
والذين آمنوا واتبعتهم ذريتهم بإيمان ألحقنا بهم ذريتهم وما ألتناهم من عملهم من شيء
আৰু যিসকলে ইমান আনিছে আৰু তেওঁলোকৰ সন্তান সন্ততিও ইমানৰ ক্ষেত্ৰত তেওঁলোকৰ অনুগামী হৈছে আমি তেওঁলোকৰ লগত তেওঁলোকৰ সন্তান সন্ততিক একত্ৰিত কৰিম আৰু তেওঁলোকৰ কৰ্মফল আমি অলপো হ্ৰাস নকৰো প্ৰত্যেক ব্যক্তিয়ে নিজৰ কৃতকৰ্মৰ বাবে দায়ী
وَأَمْدَدْنَاهُمْ بِفَاكِهَةٍ وَلَحْمٍ مِّمَّا يَشْتَهُونَ
আর আমি তেওঁলোকক অতিরিক্ত প্রদান করিম ফল মূল আর মাংস যিবোৰ তেওঁলোকে কামনা করিব
يتنازعون فيها كأسا لا لغو فيها ولا تأثيم
তাত তেওঁলোকে পরস্পরে পানপাত্র আদান প্রদান করিব তাত কোনো নিরর্থক কথা বতরা না থাকিব আর কোনো পাপ কর্মও না থাকিব
ويطوف عليهم غلمان لهم كأنهم لؤلؤ مكنون
আর তাত তেওঁলোকৰ সেৱাত চাৰিওফালে ঘূৰি থাকিব কিশোৰ সকল সিহঁত দেখাত যেনিবা সুৰক্ষিত মুকুট আহে
وأقبل بعضهم على بعض يتساءلون
আর তেওঁলোকে ইজনে সিজনৰ ফালে চাই কুটপুচ কৰিব
قالوا إنا كنا قبل في أهلنا مشفقين
তেওঁলোকে কব নিশ্চয় আমি ইতিপূৰ্বে আমাৰ পৰিয়ালবৰ্গৰ মাজত শংকিত অৱস্থাত আছিলো
فَمَنَّ اللَّهُ عَلَيْنَا وَوَقَانَا عَذَابَ السَّمُومِ
তাৰ পিছত আল্লাহে আমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰিছে
إِنَّا كُنَّا مِنْ قَبْلُ نَدْعُوهُ إِنَّهُ هُوَ الْبَرُّ الرَّحِيمُ
নিশ্চয় আমি আগতেও তেওঁকে আহ্বান কৰিছিলোঁ নিশ্চয় তেওঁ কৃপাময় পৰম দয়ালু
فَذَكِّرْ فَمَا أَنْتَ بِنِعْمَةِ رَبِّكَ بِكَاهِنٍ وَلَا مَجْنُونٍ
এতেকে তুমি উপদেশ দি থাকা কাৰণ তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহত তুমি গণকো নহয় আৰু উন্মাদো নহয়
أَمْ يَقُولُونَ شَاعِرٌ نَتَرَبَّصُ بِهِ رَيْبَ الْمَنُونَ
সিহঁতে কয় নেকি যে এওঁ হৈছে এজন কবি আমি তাৰ মৃত্যুৰ প্ৰতীক্ষা কৰিছো
قُلْ تَرَبَّصُوا فَإِنِّي مَعَكُم مِّنَ الْمُتَرَبِّصِينَ
কোৱা তোমালোকে অপেক্ষা কৰা নিশ্চয় ময়ো তোমালোকৰ লগত অপেক্ষা কৰি আছো
أَمْ تَأْمُرُهُمْ أَحْلَامُهُمْ بِهَذَا أَمْ هُمْ قَوْمٌ طَاغُونَ
সিহঁতৰ বিবেক বুদ্ধিয়ে সিহঁতক এই আদেশ দিয়ে নেকি নে সিহঁত সীমালংঘনকাৰী সম্প্ৰদায়
أَمْ يَقُولُونَ تَقَوَّلَهُ بَل لَّا يُؤْمِنُونَ
নে সিহঁতে এই কথা কয় যে এইখন তেওঁই নিজে ৰচনা কৰিছে বৰং সিহঁতে ইমান পোষণ নকৰে
فَلْيَأْتُوا بِحَدِيثٍ مِثْلِهِ إِن كَانُوا صَادِقِينَ
এতেকে সিহঁত যদি সত্যবাদী হয় তেনেহলে সিহঁতে ইয়াৰ দৰে কোনো বাণী লৈ আহকচোন
أَمْ خُلِقُوا مِنْ غَيْرِ شَيْءٍ أَمْ هُمُ الْخَالِقُونَ
সিহঁতে স্ৰষ্টাবিহীন সৃষ্টি হৈছে নেকি নে সিহঁত নিজেই স্ৰষ্টা
أَمْ خَلَقُوا السَّمَاوَاتِ وَالْأَرْضِ بَلْ لَا يُوقِنُونَ
অথবা সিহঁতে আকাশমণ্ডল আৰু পৃথিৱীক সৃষ্টি কৰিছে নেকি বৰং সিহঁতে দৃঢ় বিশ্বাস নকৰে
أَمْ عِندَهُمْ خَزَائِنُ رَبِّكَ أَمْ هُمُ الْمُسَيْطِرُونَ
নেকি সিহঁতৰ ওচৰত তোমাৰ প্ৰতিপালকৰ কোনো গোপন ভাণ্ডাৰ আছে নেকি সিহঁতে সকলো বস্তুৰ নিয়ন্ত্ৰণকাৰী
أَمْ لَهُمْ سُلَّمٌ يَسْتَمِعُونَ فِيهِ فَلْيَأْتِ مُسْتَمِعُهُمْ بِسُلْطَانٍ مُبِينٍ
নেকি সিহঁতৰ ওচৰত জখলা আছে য'ত আৰোহণ কৰি সিহঁতে ঊৰ্ধ জগতৰ কথা শুনা পায় তেন্তে সিহঁতে শুনা পোৱা সেই স্পষ্ট প্ৰমাণটো লৈ আহকচোন
أَمْ لَهُ الْبَنَاتُ وَلَكُمُ الْبَنُونَ
নে কন্যা সন্তান তেওঁৰ বাবে আৰু পুত্ৰ সন্তান তোমালোকৰ বাবে
أم تسألهم أجرا فهم من مغرم مثقلون
هي نبي তুমি হিহতৰ ওচৰত পাৰিশ্ৰমিক দাবী কৰিছা নেকি যাৰ ফলত সিহঁতে ঋণৰ বোজাত ভাৰাক্ৰান্ত হৈ পৰিছে
أم عندهم الغيب فهم يكتبون
نهيهاتر وصلت كونو غائبور جيانا سي جيبه نهيهاتر لكي راكه
أم يريدون كيدا فالذين كفروا هم المكيدون
نهيهاتر كونو خرضان ترورسي سي جاني چوا جيهو كلا كفري كوري خيهاتر يهو اي خرضان ترورسي كار
أم لهم إله غير الله سبحان الله عما يشركون
نه الله رب هي خياطر كنو إله سه جاني جوا خياطة زي شرك كره تار پر الله پوبيترو
وإن يروا كسفا من السماء ساقطا يقولوا سحاب مركوم
আৰু আকাশৰ কোনো টুকুৰা ভাগি পৰা দেখিলেও সিহঁতে ক'ব এইটো এটা পঞ্জীভূত মেঘ হে
فذرهم حتى يلاقوا يومهم الذي فيه يصعقون
এতেকে সিহঁতক এৰি দিয়া সেই দিৱস লৈকে যিদিনা সিহঁত বজ্ৰঘাটৰ ফলত অচেতন হৈ পৰিব
يوم لا يغني عنهم كيدهم شيئا ولا هم ينصرون
كيدنا خيانتر خرجنتر كنو كامت نهيبا ارو خيانتر خواهي كرنا هوا
وإن للذين ظلموا عذابا دون ذلك ولكن أكثرهم لا يعلمون
نتشيار بحيرو أرو حستيا سيخي ملنغن كاري حقلور بابي كنتو كي هنطر وديكا خوي ايكوتا نزاني
واصبر لحكم ربك فإنك بأعيننا وسبح بحمد ربك حين تقوم
আৰু তুমি তোমাৰ প্ৰতিপালকৰ সিদ্ধান্তৰ অপেক্ষাত ধৈৰ্য ধাৰণ কৰা কাৰণ তুমি আমাৰ চকুৰ সন্মুখতে আছা তুমি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পবিত্ৰতাৰ মহিমা ঘোষণা কৰা যেতিয়া তুমি ছালাতৰ বাবে থিয় হোৱা
ومن الليل فسبحه وإدبار النجوم
আৰু তেওঁ পবিত্ৰতা ঘোষণা কৰা নিশাৰ ভাগত আৰু তৰাবোৰ অস্তমিত হৈ যোৱাৰ পিছত